এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষই তাত থকা বৃন্দাবনী বস্ত্ৰ চৰ্ত সাপেক্ষে অসমলৈ 18 মাহৰ বাবে প্ৰেৰণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অক্টোবৰ নৱেম্বৰত লণ্ডনলৈ যাব। সকলো ঠিকে থাকিলে 2027 চনত 18 মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষই অসমলৈ বৃন্দাবনী বস্ত্ৰ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা তিব্বত হৈ লণ্ডন, ফ্ৰান্স আদি বিভিন্ন স্থানলৈ যায়। বৃন্দাবনী বস্ত্ৰখন অসমৰ মানুহে চাব পৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। শেহতীয়াকৈ সংগ্ৰহালয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰাকৈ সংগ্ৰহালয় স্থাপন কৰিলেহে 18 মাহৰ বাবে বস্ত্ৰখন আনিব পৰা যাব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত JSW গ্ৰুপে অসমত সংগ্ৰহালয় নিৰ্মাণ কৰিব। সংগ্ৰহালয় নিৰ্মাণৰ বাবে গোটটোক খানাপাৰাত থকা ৰেচম বিভাগৰ 1 বিঘা মাটি আবণ্টন দিয়া হৈছে বুলিও তেওঁ কয়। বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনৰ পাছত ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষক নিশ্চয়তা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। বৃন্দাবনী বস্ত্ৰক লৈ মুখ্যমন্ত্ৰী ঘোষণাৰ পাছত বৰপেটা সত্ৰত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ গোপালতা তথা মথুৰা দাস বুঢ়াহাতাৰ তত্বাৱধানত বস্ত্ৰখন বৈ উলিওৱা হৈছিল। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৰাজ্য চৰকাৰক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কতা জাৰি কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নৈৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। NHPCৰ কৰ্তৃপক্ষই নৈপৰীয়া লোকসকলক নৈৰ পাৰলৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে লখিমপুৰ জিলাত অহা 13 ছেপ্টেম্বৰত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা ন্যায়ালয় আৰু ঢকুৱাখনা মহকুমা ন্যায়ালয়ত এই আদালতৰ আয়োজন কৰা হৈছে। এই আদালতৰ জৰিয়তে শ্ৰম বিবাদ, বেংকৰ ঋণ অনাদায়কে ধৰি সমিল মিলাৰে মীমাংসা কৰিব পৰা ফৌজদাৰী আৰু দেৱানী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ বিষয়াসকলে লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান আৰু বাল্য বিবাহ তথা কিশোৰী গৰ্ভাৱস্থাৰ সমস্যা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। ডিমৌ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সন্তান সম্ভৱা তথা প্ৰসূতি মাতৃৰ লগতে শিশুৰ স্বাস্থ্য তথা চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰোৱা হয়। তদুপৰি সন্তান সম্ভৱা মহিলাৰ পুষ্টিকৰ খাদ্যাভ্যাস, স্বাস্থ্য যতন আদি সম্পৰ্কতো পৰামৰ্শ দিয়া হয়। অনুষ্ঠানত কেইবাগৰাকীও সমল ব্যক্তিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ হবলৈ সকলোকে উৎসাহিত কৰে। ধেমাজি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু অসম কংগ্ৰেছ যুৱ কংগ্ৰেছৰ সহযোগত ধেমাজিৰ চিমেন চাপৰিত আজি ভোটাৰ অধিকাৰ যুৱ সন্মিলন শীৰ্ষক কংগ্ৰেছ দলৰ এখন সভা অনুষ্ঠিত হয়। চিমেন চাপৰি ৰাজহুৱা ভৱনত আয়োজিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716680969 9864393155 আৰু 9619686655 নম্বৰলৈ হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰিৰ বাৰ্তা গ্ৰহণযোগ্য নহ'ব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰে সন্মানিত কৰা হ'ব আৰু প্ৰথম বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 প্ৰচাৰ কৰা হ'ব।